ஏயா, ஆகாஷ்வாணி. বাতৰিৰ সৈতে মই কুমাৰ দেৱী দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টাভে আজি বিস্তৃত দ্বিপাক্ষিক সহযোগিতা শক্তিশালীৰ উদ্দেশ্যে আলোচনাত মিলিত হ'ব। ইৰানৰ বিৰুদ্ধে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সামৰিক অভিযানক আমেৰিকাৰ ছেনেটে সমৰ্থন জনাইছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি ছৌদি আৰবৰ বিদেশ মন্ত্ৰীৰ সৈতে পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ কৰে। ৰাজ্যসভাৰ 37খন আসনৰ সমগ্ৰ নিৰ্বাচনৰ বাবে 10খন ৰাজ্যত মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া আজি সমাপ্ত হ'ব। আৰু টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত নিউজিলেণ্ডে কালি দক্ষিণ আফ্ৰিকাক 9 উইকেটত পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টাভে আজি বিস্তৃত দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰাৰ উদ্দেশ্যে আলোচনাত মিলিত হ'ব। তেওঁলোকে পাৰস্পৰিক সহযোগিতাকে ধৰি গোলকীয় বিষয়সমূহৰ ওপৰতো আলোচনা কৰিব। আলোচনাৰ অন্তত কেইবাখনো বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হ'ব। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে ফিনলেণ্ডৰ ৰাষ্ট্ৰপতিগৰাকীক দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ বাবেও নিমন্ত্ৰণ জনাইছে। ৰাষ্ট্ৰপতি ষ্টাভ 4দিনীয়া ভ্ৰমণসূচীৰে কালি নতুন দিল্লীত উপস্থিত হৈছে। তেওঁক বিমানবন্দৰত বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে আদৰণি জনায়। ইৰানৰ বিৰুদ্ধে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সামৰিক অভিযানক সমৰ্থন কৰিছে আমেৰিকাৰ ছেনেটে। আমেৰিকাৰ কংগ্ৰেছৰ অনুমোদন অবিহনে চলি থকা এই সামৰিক অভিযান বন্ধ কৰাৰ লক্ষ্যৰে উত্থাপিত দ্বিদলীয় প্ৰস্তাৱক বাধা দিবলৈ ছেনেটৰসকলে ভোটদান কৰে। যোৱা নিশা অনুষ্ঠিত ভোটদান প্ৰক্ৰিয়াত 53-47 ভোটৰ ব্যৱধানত এই প্ৰস্তাৱ আগবঢ়োৱাৰ বিপক্ষে সিদ্ধান্ত গৃহীত হয়। মধ্যপ্ৰাচ্যত ৰাষ্ট্ৰপতি ট্ৰাম্পে সামৰিক শক্তি মজুত কৰা আৰু ইৰানৰ বিৰুদ্ধে আমেৰিকা তথা ইজৰাইলৰ আক্ৰমণক কেন্দ্ৰ কৰি ইতিমধ্যে বিতৰ্কৰ সূচনা হৈছে। ট্ৰাম্পে দেশখনক পুনৰ ইৰাক আৰু আফগানিস্তানৰ দৰে অন্তহীন যুদ্ধসদৃশ পৰিস্থিতিৰ দিশে ঠেলি দিছে নেকি, সেই প্ৰশ্ন উত্থাপিত হৈছে। কিন্তু প্ৰস্তাৱ বিৰোধিতা কৰাসকলে এই অভিযোগ অস্বীকাৰ কৰি মন্তব্য কৰিছে যে ৰাষ্ট্ৰপতি তথা সশস্ত্ৰ বাহিনীৰ মুখ্য অধিনায়ক হিচাপে ট্ৰাম্পৰ এই পদক্ষেপ আইনসংগত। যুক্তৰাষ্ট্ৰক সুৰক্ষিতকৈ ৰাখিবলৈ সীমিত সামৰিক আক্ৰমণৰ নিৰ্দেশ দিয়াটো তেওঁৰ সাংবিধানিক অধিকাৰৰ অন্তৰ্গত বুলিও তেওঁলোকে উল্লেখ কৰে। যোৱা নিশাৰ এই ভোটগ্ৰহণ ডেমক্ৰেটিক দলৰ মাজত বৃদ্ধি পোৱা অসন্তোষৰ পৰিপ্ৰেক্ষিতত অনুষ্ঠিত হয়। তেওঁলোকৰ অভিযোগ, যুদ্ধ আৰু সামৰিক অভিযান সম্পৰ্কীয় বিষয়ত ট্ৰাম্পে ক্ৰমাগত কংগ্ৰেছক উপেক্ষা কৰি আহিছে। ট্ৰাম্পৰ দ্বিতীয় কাৰ্যকালত আইন প্ৰণেতাসকলৰ স্পষ্ট অনুমোদন অবিহনে আমেৰিকাৰ সামৰিক বাহিনীয়ে আন 7খন দেশত আক্ৰমণ চলোৱা বুলিও অভিযোগ কৰা হৈছে। উল্লেখযোগ্য যে 1973 চনত ভিয়েটনাম যুদ্ধৰ পাছত গৃহীত ৱাৰ পাৱাৰ্ছ ৰিজলিউচন আইনখন বিশেষকৈ এনে একপক্ষীয় সামৰিক পদক্ষেপ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে প্ৰণীত হৈছিল। এই আইন অনুসৰি ৰাষ্ট্ৰপতিয়ে আমেৰিকাৰ সশস্ত্ৰ বাহিনীক কোনো যুদ্ধত নিয়োজিত কৰাৰ 48 ঘণ্টাৰ ভিতৰত কংগ্ৰেছক অৱগত কৰিব লাগিব। লগতে যুদ্ধ ঘোষণা বা সামৰিক শক্তি ব্যৱহাৰৰ নিৰ্দিষ্ট অনুমোদন অবিহনে 60 দিনতকৈ অধিক সময় সশস্ত্ৰ বাহিনীক যুদ্ধত নিয়োজিত ৰাখিব নোৱাৰিব। অৱশ্যে প্ৰয়োজন অনুসৰি অতিৰিক্ত 30 দিনৰ সময়সীমা প্ৰদান কৰা যাব পাৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি ছৌদি আৰবৰ বিদেশ মন্ত্ৰী ৰাজকুমাৰ ফেছল বিন ফৰহান বিন আব্দুল্লাৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে। তেওঁলোকৰ আলোচনাত পশ্চিম এছিয়াৰ ক্ৰমাৎ ব্যাহ হবলৈ ধৰা নিৰাপত্তা পৰিস্থিতিৰ বিষয়টোৱে স্থান লাভ কৰে। ছৌদি আৰবৰ চৰকাৰী সূত্ৰ অনুসৰি ছৌদি প্ৰেছ এজেন্সীয়ে বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ৰ উদ্ধৃতিৰে জনাইছে যে ভাৰতৰ বৈদেশিক মন্ত্ৰীয়ে অঞ্চলটোৰ সামগ্ৰিক ভূ ৰাজনৈতিক পৰিৱেশ, আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা তথা স্থিৰতা আৰু তাৰ বাবে গ্ৰহণ কৰা বিভিন্ন প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰে। বাৰ্তালাপত ইৰানৰ বিৰুদ্ধে ইজৰাইল আৰু আমেৰিকাৰ যৌথ আক্ৰমণ তথা তাৰ প্ৰত্যুত্তৰত ইৰানৰ উপসাগৰীয় অঞ্চলত আক্ৰমণৰ বিষয়টোৱে স্থান লাভ কৰে। দুয়োখন দেশৰ বিদেশ মন্ত্ৰী দুগৰাকীয়ে সংঘাতৰ বাবে হৰমুজ জলদ্বীপত সামুদ্ৰিক সুৰক্ষা আৰু আঞ্চলিক শক্তিসমূহৰ সৈতে জড়িত বহুল সংঘাতক লৈ উদ্বেগ প্ৰকাশ কৰে।
হেৰা, তুমি কত আছা? এই গোটেই ঘৰটো দেখোন গেছ গেছ গোন্ধাইছে।
এই হয় দেখোন, বাচন ধুবলৈ গুচি গলো নহয়, ৰেগুলেটৰটো খুলি থৈ গলো নেকি? এই ৰবাৰ বা বন্ধ কৰি দিওঁ?
আগতে দৰজা খিৰিকীবোৰ খুলি দিওঁ, তাৰপিছত বন্ধ কৰিব লাগিব।
ঈশ্বৰ, ডাঙৰ ভুল কৰিলো দেই, কি যে বিপদ হলহেঁতেন।
আপোনাৰ এটা সৰু ভুলে জীৱনলৈ বিপদ মাতি আনিব পাৰে আৰু আপোনাৰ সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। অগ্নিকাণ্ডৰ কাৰণবোৰৰ বিষয়ে জানক, সজাগ হওক আৰু সুৰক্ষিত হৈ থাকক। রন্ধন গ্যাছ ব্যবহার করার পাছত সদায় রেগুলেটরের সুইচ বন্ধ করিব। বিজুতি ঘটা বৈদ্যুতিক সা সরঞ্জাম সমূহ অনতিপলমে মেরামতি করক, নাইবা তার ঠাইত নতুন সা সরঞ্জাম ক্রয় করক। জুই প্রশমনের বাবে পরম্পরাগতভাবে ব্যবহার করা বস্তু যেনে বালিরে ভরা টুপুলা কম্বল আদি সহজে ঢুকি পোৱা ঠাইতেই রাখক। তিতা হাতেরে তথা খালি ভরিরে বৈদ্যুতিক সা সঁজুলি ব্যবহার করার পৰা বিরত থাকক। যিকোনো জরুরীকালীন সহায়ের বাবে যোগাযোগ করক টোল ফ্রি নম্বর 1077। অসম রাজ্যিক দুর্যোগ ব্যবস্থাপনা প্রাধিকরণের দ্বারা জনহিতার্থে প্রচারিত।
আপোনাৰ
সতর্কতায় বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। ধুমুহাৰ সময়ত সতর্ক হওক। ঘৰৰ চালি বা টিনপাতৰ ঢিলা হৈ থকা গজাল, ফুটা, মামৰে ধৰা অংশ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ দুৱাৰ খিৰিকীৰ খিলি, ফাঁক বা কাঁচ আদি পরীক্ষা করে মেরামতি করাই লক। ঘরের উচরে পাজরে থাকা গছ গছনির শুকান, মরি যাওয়া ডাল, ঠাল ঠেঙুলি আদি কটাই পেলাওক। ধুমুহার সময়ত আপনি যদি চলন্ত গাড়ীত আছে, তেনেহলে বৈদ্যুতিক তার গছ আদির পৰা আঁতৰত নিরাপদ ঠাইত গাড়ীখন রখাওক। নদীত মাছ মারিবলৈ অথবা নাও বা ফেরিত উঠিবলৈ নাযাব আর ততালিকে পাৰলৈ উভতিব। যিকোনো জরুরীকালীন সহায়ের বাবে যোগাযোগ করক টোল ফ্রি নম্বর 1077। অসম রাজ্যিক দুর্যোগ ব্যবস্থাপনা প্রাধিকরণের দ্বারা জনহিতার্থে প্রচারিত।
আপনাদের বাতৰি শুনিছে আকাশবাণীৰ পৰা। বাতৰি পৰিৱৰ্তন কৰক ৰূপজ্যোতি বৰাৰ পৰা।
সমাগত ৰাজ্যসভাৰ 37খন আসনৰ নিৰ্বাচনৰ বাবে 10খন ৰাজ্যত মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া আজি সমাপ্ত হ'ব। মনোনয়ন পত্ৰসমূহ কাইলৈ পৰীক্ষা কৰা হ'ব আৰু প্ৰাৰ্থীসকলে 9 মাৰ্চলৈকে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। এই নিৰ্বাচনৰ বাবে 16 মাৰ্চত ভোটগ্ৰহণ কৰা হ'ব আৰু একেদিনাই ফলাফল ঘোষণা কৰা হ'ব। ইজৰাইলে ইৰাণৰ ৰাজধানী তেহৰাণত প্ৰশাসনৰ সৈতে জড়িত বাজিজ আৰু আভ্যন্তৰীণ সুৰক্ষা কামান কেন্দ্ৰত এলানি আক্ৰমণ চলোৱাত পশ্চিম এছিয়াত সংঘাত তীব্ৰতৰ হৈছে। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীসমূহে সামাজিক মাধ্যমযোগে জানিবলৈ দিছে যে ইৰাণ কৰ্তৃপক্ষই সমগ্ৰ ইৰাণতে নিয়ন্ত্ৰণ কৰা কামাণ্ড কেন্দ্ৰটোত আক্ৰমণ চলায়। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীসমূহে ক্ষেপণাস্ত্ৰ আৰু আন ব্যৱস্থাৰে এই আক্ৰমণ চলায়। ইজৰাইলৰ বায়ুসেনা বাহিনীয়ে জানিবলৈ দিছে যে ইৰাণৰ সেনাবাহিনীয়ে যুঁজাৰু বিমানক প্ৰতিহত কৰিবলৈ ব্যৱহাৰ কৰা এয়াৰ ডিফেন্স ছিষ্টেমক ধ্বংস কৰি দিছে। ইতিমধ্যে ইৰাণৰ চৰকাৰী টেলিভিছনে জানিবলৈ দিছে যে ইৰাণৰ সৰ্বোচ্চ নেতা খামেনীৰ শোকসভা স্থগিত ৰখা হৈছে আৰু পাছত অনুষ্ঠিত কৰা হ'ব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মানৱ অধিকাৰ সংস্থাই জানিবলৈ দিছে যে 28 ফেব্ৰুৱাৰীৰ পৰা ইৰাণত 1097গৰাকী অসামৰিক লোক নিহত হৈছে। ইজৰাইলৰ বিমান বাহিনীয়ে বেইৰুটত হিজবুল্লাৰ আন্তঃগাঁথনিক লক্ষ্য কৰি পুনৰ আক্ৰমণ কৰিছে। ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটছে জানিবলৈ দিছে যে ইৰাণৰ পৰৱৰ্তী সৰ্বোচ্চ নেতা নিৰ্বাচন কৰিলে তেওঁক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হ'ব। আমেরিকা যুক্তরাষ্ট্রের যুদ্ধ বিভাগে এখন বিজ্ঞপ্তিযোগে জানিবলৈ দিছে যে অপারেশন এপিক ফিউরির সময়ত কুয়েটর সুইয়াবা বন্দরত মানববিহীন যুজারু বিমানের আক্রমণত আমেরিকার সেনাবাহিনীর 4গৰাকী লোক নিহত হয়। ইতিমধ্যে ইংল্যান্ড আর ফ্রান্সে সাইপ্রাসত যুদ্ধজাহাজ আর বায়ু প্রতিরক্ষা সঁজুলি নিয়োগ করেছে। পশ্চিম এশিয়ার বর্তমানের পরিস্থিতির প্রতি লক্ষ্য রাখি বৈদেশিক মন্ত্রালয়ে একটা নিয়ন্ত্রণ কক্ষ স্থাপন করেছে। জনসাধারণে পুৱা 9 বজাৰ নিশা 9 বজালৈ টোল ফ্রি নম্বর 1800118797 অথবা 011-2301-2113, 011-2301-4104 আর 011-2301-7905 নম্বর যোগাযোগ করব পারে। ভারতীয় দূতাবাসসমূহে অঞ্চলটোর সংঘাতের প্রতি 24 ঘণ্টায় খোলা থাকা জরুরীকালীন সাহায্যের বাবে এই নম্বরকিটা মুক্তি করেছে। ICC T20 বিশ্বকাপ ক্রিকেট প্রতিযোগিতার দ্বিতীয়খন সেমিফাইনেলত ভারত আজি ইংল্যান্ডের মুখামুখি হব। খেলখন সন্ধ্যা 7 বজাত মুম্বাইর ওয়ানখেড়ে স্টেডিয়ামত অনুষ্ঠিত হব। কালি প্রথমখন সেমিফাইনেলত ফিন এলেনের অপরাজিত 17 রানের সহায়ত নিউজিল্যান্ডে দক্ষিণ আফ্রিকাক 9 উইকেটত পরাস্ত করে। আজির বিজয় দলটোয়ে দেওবারে আহমেদাবাদের নরেন্দ্র মোদী স্টেডিয়ামত অনুষ্ঠিত হবলগিয়া ফাইনেলত নিউজিল্যান্ডের মুখামুখি হব। এটা বাতৰি শেষ করার আগতে প্রধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। প্রধানমন্ত্রী নরেন্দ্র মোদী আর ফিনল্যান্ডের রাষ্ট্রপতি আলেকজেন্ডার স্টাবে আজ বিস্তৃত দ্বিপাক্ষিক সহযোগিতা শক্তিশালী করার উদ্দেশ্যে আলোচনায় মিলিত হব। ইরানের বিরুদ্ধে আমেরিকার রাষ্ট্রপতি ডোনাল্ড ট্রাম্পের সামরিক অভিযানক আমেরিকার সেনেটে সমর্থন জানাইছে। বৈদেশিক পরিক্রমা মন্ত্রী ডক্টর এস জয়শঙ্কর কালি সৌদি আরবের বিদেশ মন্ত্রীর সঙ্গে পশ্চিম এশিয়ার সাম্প্রতিক পরিস্থিতি সন্দর্ভত বার্তালাপ করে। আর T20 বিশ্বকাপ ক্রিকেট প্রতিযোগিতার প্রথমখন সেমিফাইনেলত নিউজিল্যান্ডে কালি দক্ষিণ আফ্রিকাক 9 উইকেটত পরাস্ত করে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:55 মিনিটত।